আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। অহা বছৰৰ ফেব্ৰুৱাৰী শেষত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ সম্ভাৱনা আছে। কালি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। নিৰ্বাচন আয়োগে পৰহি ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বাবে পত্ৰ প্ৰেৰণ কৰাৰ পাছতে কালি শ্ৰীগোৱেলে সংবাদমেলত এই বিষয়ে উল্লেখ কৰি কয় যে ভোটাৰৰ তথ্য ছপা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। এই প্ৰক্ৰিয়া 21 নৱেম্বৰলৈ চলিব। 22 নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বিষয়াসকলে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। 2026 চনৰ 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাত থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। আনহাতে অসমৰ কোনো লোকৰ নাম বহিৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনেলোকৰ নামো অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো লোকক ঘৰত নাপালে 3 বাৰ পৰ্যন্ত গৈ পুনৰীক্ষণ সম্পূৰ্ণ কৰিব লাগিব। সকলো তথ্য বিশেষ এপত সংগ্ৰহ কৰা হ'ব। মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে কয় যে এটা ভোটকেন্দ্ৰত 1200তকৈ অধিক ভোটদাতা থাকিব নোৱাৰিব। সেই অনুসৰি অসমৰ জনসংখ্যাৰ হিচাপত ভোটকেন্দ্ৰৰ সংখ্যা 1826লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। এই বিষয়ে জিলা পৰ্যায়ত আলোচনা চলি আছে। বিশেষ সংশোধনী তালিকাৰ খচৰা 27 ফেব্ৰুৱাৰীত প্ৰকাশ পাব আৰু 10 ফেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ পাব। একেখন সংবাদমেলতে মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে কয় যে খচৰা ভোটাৰ তালিকা প্ৰকাশৰ 15 দিনৰ ভিতৰত কোনো লোকৰ কিবা অভিযোগ থাকিলে সেই অভিযোগ জিলা আয়ুক্তক দিব পাৰিব। জিলা আয়ুক্তৰ কাৰ্যালয়ত অভিযোগ নিষ্পত্তি নহলে সেই অভিযোগ মুখ্য নিৰ্বাচনী বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। দুদিনীয়া ভ্ৰমণসূচীৰে কাজিৰঙাত উপস্থিত হোৱা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ অনিল কুম্বলে কালি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়া পাহাৰ বনাঞ্চল ভ্ৰমণ কৰে। ইয়াৰ পাছত তেওঁ বাগৰি বনাঞ্চল ভ্ৰমণ কৰি কাজিৰঙাৰ সংৰক্ষণ ব্যৱস্থাৰ প্ৰশংসা কৰে। হাতত কেমেৰা লৈ প্ৰাক্তন খেলুৱৈগৰাকী চৰাই আৰু অন্যান্য জীৱ জন্তুৰ ফটো লৈ উৎফুল্লিত হৈ পৰে। আনহাতে গুৱাহাটীত হ'বলগীয়া টেষ্ট মেচ সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে ভাৰতীয় দলে চন্দ ঘূৰাই পাব বুলি অসমত প্ৰতিভাৰ অভাৱ নাই বুলি উল্লেখ কৰি শ্ৰীকুম্বলে সকলোকে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰাৰ পাছত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈগৰাকীয়ে এইদৰে কয়।
বহুত প্যারা হ্যাঁ পুলক জীবন দেখতে মিলা রাইনো বাকি সারি পঞ্চায়েতকে মিলা বহু বড়া ঔরত লোক ফোর্স হ্যাঁ বহুত আচ্ছা লগতা হ্যাঁকে দেখে বহুত বড়া ইন্তজাম কি হ্যাঁ তো ফির এক দিন হ্যাঁ তো ফির দেখে দেখতে হ্যাঁ আর কে মিলতে আপ লোক কাজ সাথ দেনা জরুরি হ্যাঁ কনজারভেশন কে লিয়ে আর পে আকে দেখিয়ে নজারা দেখিয়ে ভারত কা খুবসূরতি হর জগা হ্যাঁ কা বন্যজীবী কা পুরা আনন্দ নিচে।
ডিব্ৰুগড় নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিশোধন প্ৰকল্পৰ আজি আধাৰশিলা স্থাপন কৰা হ'ব। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পশ্চিম চৌহদৰ ডি ইউ হাট পাৰ্কিং অঞ্চলত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত মন্ত্ৰী প্ৰশান্ত ফুকনেও অংশগ্ৰহণ কৰিব। শিৱসাগৰ জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত কালি শিৱসাগৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত ৰাষ্ট্ৰীয় সমাজসেৱা কোষ আৰু জিলা প্ৰশাসনৰ সহযোগত নিচামুক্ত ভাৰত অভিযানৰ 5ম বৰ্ষপূৰ্তি উপলক্ষে মাদক দ্ৰব্য ব্যৱহাৰৰ অপকাৰিতা সন্দৰ্ভত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। কাৰ্যসূচীৰ অংশ হিচাপে শপত বাক্য পাঠ আৰু চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। সভাখনত জিলা সমাজ কল্যাণ বিষয়া উপমা শইকীয়াই সভাপতিত্ব কৰে। দুৰ্নীতি নিবাৰক শাখাই আজি উৎকোচ লোৱাৰ অভিযোগত কাছাৰ জিলাৰ উদাৰবন উন্নয়ন খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মাধৱ সাহা গ্ৰেপ্তাৰ কৰে। নিবাৰণী শাখাই কালি কাৰ্যালয়ত 7000 টকা উৎকোচ লোৱাৰ সময়ত হাতেলোতে তেওঁক ধৰা পেলায়। সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ হেৰম্বনাথ বৰা উচ্চ শিক্ষা প্ৰতিভা বঁটা আৰু জলপানী কালি প্ৰদান কৰা হয়। সোণোৱাল কছাৰীৰ কৃতি শিক্ষাৰ্থীগৰাকীলৈ প্ৰতিবছৰে আগবঢ়াই অহা এই বঁটা মন্ত্ৰী প্ৰশান্ত ফুকনে কালি আনুষ্ঠানিকভাৱে প্ৰদান কৰে। ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত বঁটা আৰু জলপানী প্ৰদান অনুষ্ঠানত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ সোণোৱালকে ধৰি আন পাৰিষদসকল উপস্থিত থাকে। সপ্তদশ বডৌচা কাপ ফুটবল প্ৰতিযোগিতা পৰহিলৈ পৰা 4 ডিচেম্বৰলৈ তিনিচুকীয়াৰ ডিৰা হোমজান ৰাজহুৱা খেলপথাৰ, কাকোপথাৰ ৰাজহুৱা খেলপথাৰ, ডুমডুমা নগৰ খেলপথাৰ আৰু ডিগবৈ জুবলি ফিল্ডত অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।